আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে পুনৰ আপোনালোকক লগ পাই অতিশয় আনন্দিত হৈছোঁ। আপুনি যে দহুবন কাটি কৰি ৰেডিঅ'টো পকাই আমাৰ এই অনুষ্ঠান শুনিবলৈ আগ্ৰহ দেখুৱালে, তাৰ দ্বাৰা আচলতে কি প্ৰমাণ হ'ল জাননে প্ৰিয় শ্ৰোতা? তাৰ দ্বাৰা এই কথা প্ৰমাণ হ'ল যে আপুনি ঈশ্বৰৰ বাক্য শুনি ভাল পায়, ঈশ্বৰৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা ভক্তি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনাটো বোধ কৰোঁ আপোনাৰ মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিলা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে তুমি আনন্দ দিয়া, কোনো যদি বেমাৰত পৰি আছে তুমি সুস্থতা প্ৰদান কৰা, তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনকে উপলব্ধি কৰিবলৈ দিয়া, তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, তুমি আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয়ী প্ৰভু যীশুৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ, নহয়নে বাৰু? আমি চমুকৈ এই পুস্তকখনক প্ৰকাশিত বাক্য বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি 8 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়িলোঁ আৰু আলোচনা আগবঢ়ালোঁ। আপুনি শুনিছিলনে বাৰু? আজিৰ অনুষ্ঠানত আমি 8 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। এতিয়া আমি বাইবেলত যিখিনি কথা পাই আছোঁ সেইখিনি ভৱিষ্যতে ঘটিবলগীয়া কথা, এতিয়াও ঘটা নাই। ভৱিষ্যতে কোনোবা এটা দিনত প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যাব স্বৰ্গলৈ। তেতিয়া পৃথিৱীত যিসকল লোক ৰৈ যাব সেই লোকসকলৰ ওপৰলৈ নামি আহিব মহাক্লেশ। কিন্তু সেই মহাক্লেশৰ সময়তো বহুতো লোকে মন পালটন কৰি প্ৰভু যীশুক গ্ৰহণ কৰিব। সেই মহাক্লেশ কেনেকৈ পৰ্যায়ক্ৰমে আহিব সেই কথা আমি পাই আছোঁ 4 নম্বৰ অধ্যায়ৰ পৰা। 8 নম্বৰ অধ্যায়ৰ আৰম্ভণিতে আমি পালোঁ যে পৃথিৱীত মহাক্লেশৰ চূড়ান্ত ৰূপ প্ৰকাশ পাবলৈ উদ্যত হৈছে। প্ৰভু যীশুৱে পুথিৰ নুৰাখনৰ 7টা চাবৰ 7 নম্বৰ চাপটো খোলাৰ লগে লগে স্বৰ্গত আধা ঘণ্টামান কোনো শব্দ নোহোৱা হ'ল আৰু তাৰ পাছত পৃথিৱীত মেঘগৰ্জন, বিজুলী, ভূমিকম্প আদি হ'ল আৰু 7টা তুৰি হাতত লৈ 7জন স্বৰ্গদূতে তুৰি বজাবলৈ উদ্যত হ'ল। অৰ্থাৎ পৃথিৱীত মহাক্লেশৰ শেষ পৰ্যায় আৰম্ভ হ'ব ধৰিছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য 8 নম্বৰ অধ্যায় 7 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, পাছে প্ৰথমজনে বজালত তেজ মিহলি শিলা আৰু জুই উপস্থিত হ'ল আৰু সেইবোৰক পৃথিৱীলৈ পেলোৱা হ'ল। তাতে পৃথিৱীৰ 3ভাগৰ এভাগ পোৰা গ'ল, গছৰো 3ভাগৰ এভাগ পোৰা গ'ল আৰু সকলো কেঁচা তৃণো পোৰা গ'ল। এয়া ঈশ্বৰৰ পৰা পোনে পোনে অহা দণ্ড। এই শাস্তি দণ্ড প্ৰথমতে পৰিল উদ্ভিদ জগতৰ ওপৰত, একেবাৰে ঘাঁহৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ গছ পৰ্যন্ত, অৰ্থাৎ সকলো ধৰণৰ গছ লতা আদি প্ৰথমতে প্ৰভাৱিত হ'ব। কিন্তু এই কথা মন কৰিবলগীয়া যে মাত্ৰ 3ভাগৰ এভাগহে প্ৰভাৱিত হৈ ধ্বংস হ'ব, কিন্তু ইয়াৰ প্ৰভাৱ প্ৰচণ্ড হ'ব। ইয়াত ঈশ্বৰে ব্যৱহাৰ কৰিছে জুই মানুহৰ বাবে ধ্বংসৰ সূত্ৰপাত কৰি। ঈশ্বৰে সমগ্ৰ জগতক যেতিয়া প্ৰথমবাৰৰ বাবে দণ্ড দিছিল তেতিয়া তেওঁ ব্যৱহাৰ কৰিছিল পানী, কিন্তু এতিয়া তেওঁ ব্যৱহাৰ কৰিছে জুই। এই জগতখন জুইৰ দ্বাৰা বিশুদ্ধ কৰা হ'ব। গছ গছনি বন লতা আদিৰ 3ভাগৰ এভাগ জুয়ে বিনষ্ট কৰিব। 3ভাগৰ এভাগ মানে বিশাল এলেকা এনেদৰে ভস্ম হ'ব। 3ভাগৰ এভাগ মানে 3ভাগৰ এভাগ, তাৰ কম বা বেছি নহয়। ঈশ্বৰে যেতিয়া সৃষ্টি কাৰ্য আৰম্ভ কৰিছিল তেতিয়া প্ৰথমতে গছ গছনি আদি সৃষ্টি কৰিছিল আৰু ধ্বংস কৰোঁতেও প্ৰথমতে গছ গছনি আদি ধ্বংস কৰিব। আমি আদিপুস্তক 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত পাওঁ যে ঈশ্বৰে জীৱ জগতৰ সৃষ্টি কৰিব ধৰোঁতে প্ৰথমতে সৃষ্টি কৰিছিল উদ্ভিদ। এই যি সুবিচাৰ আক্ষৰিক অৰ্থত অৰ্থাৎ সঁচাসচিকৈ হ'ব, যেনেকৈ মিছৰ দেশৰ ওপৰলৈ মহামাৰী আদি আহোঁতেও আক্ষৰিক অৰ্থত অৰ্থাৎ সঁচাসচিকৈ সেই মহামাৰী আহিছিল। আমি এই কথাটো মনত ৰখা উচিত যে ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ যিধৰণে নানা ধৰণৰ ক্লেশ আনিছিল ঠিক একেধৰণে এই পৃথিৱীলৈ ক্লেশ আনিব সেই 7টা তুৰিধ্বনিৰ শব্দত। এই দুয়োটা কাৰ্যৰ মাজত অতি আচৰিত সাদৃশ্য আমি দেখা পাওঁ। এই সাদৃশ্যটো এনেই হোৱা নাই। আমি যাত্ৰা পুস্তক পঢ়িলে দেখিবলৈ পাওঁ যে মিছৰ দেশৰ পৰা ইছৰাইলীয়া লোকসকলক উদ্ধাৰ কৰি অনাৰ আগে আগে মিছৰ দেশৰ ওপৰত নানা ধৰণৰ দুখলেখ আহিছিল, কাৰণ তেওঁলোকে ইছৰাইল জাতিক এৰি দিবলৈ অমান্তি হৈছিল। তেওঁলোকে ঈশ্বৰৰ কথা মনা নাছিল। মিছৰ দেশত হোৱা সেই ক্লেশবোৰ ঐতিহাসিক ঘটনা। এই প্ৰকাশিত বাক্যত পোৱা কথাখিনিও আমি তেনেদৰেই ল'ব লাগে। এইবোৰো আক্ষৰিক অৰ্থত সঁচাসঁচিকৈ ঘটিব। মিছৰৰ ওপৰলৈ যেতিয়া শিলাবৃষ্টি আহিছিল, শিলাবৃষ্টিয়েই আহিছিল। সেই সময়ত সেই প্ৰাকৃতিক দুৰ্যোগে মিছৰৰ শতকৰা 100% ক্ষতি কৰিছিল, আৰু প্ৰথম তুৰিধ্বনিত হোৱা প্ৰচণ্ড জুয়ে পৃথিৱীৰ উদ্ভিদ জগতৰ 1/3 ক্ষতি কৰিব। এতিয়া আমি পাওঁ দ্বিতীয় তুৰিধ্বনিৰ কথা, 8 আৰু 9 নম্বৰ পদ। পাছে দ্বিতীয় দূতে বজালত অগ্নিৰে জ্বলি থকা মহাপৰ্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ'ল। তাতে সাগৰৰ 1/3 তেজ হ'ল, আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ জন্তুৰ 1/3 মৰিল, আৰু জাহাজবোৰৰো 1/3 নষ্ট হ'ল। পৃথিৱীৰ অধিকভাগ আগুৰি আছে সাগৰে। আৰু দ্বিতীয়তে ঈশ্বৰৰ পোনপটীয়া শাস্তিৰ প্ৰভাৱ এই সাগৰৰ ওপৰতেই পৰিব। আমি আদি পুস্তকত পাইছিলো যে যিদিনাখন গছ গছনি আদি সৃষ্টি কৰা হৈছিল, সেই একেদিনাই পৃথিৱীৰ ভূমি আৰু সমুদ্ৰ পৃথক কৰা হৈছিল। ইয়াত আচলতে এখন পৰ্বত পানীত পেলাই দিয়া বুলি কোৱা নাই, কিন্তু প্ৰচণ্ড এটা ভৰ বা শক্তি, জুইৰ পৰ্বতৰ নিচিনা কিবা এটাহে সাগৰত পেলাই দিয়া হ'ল। যেন এটা পৰ্বতহে সাগৰত পৰিল তেনেকুৱা দেখা গ'ল। পৰ্বত বুলি ক'লে আক্ষৰিক অৰ্থতেই পৰ্বত বুলি আমি বুজিব পাৰোঁ, কিন্তু কেতিয়াবা পৰ্বত বুলিলে বেলেগ অৰ্থ বুজোৱাও আমি বাইবেলত পাওঁ। কিন্তু ইয়াত আমি পালোঁ পৰ্বতৰ নিচিনা প্ৰচণ্ড ভৰ বিশিষ্ট প্ৰজ্বলিত কিবা এটা সমুদ্ৰত পেলোৱা হ'ল, আৰু সমুদ্ৰৰ 1/3 তেজ হৈ গ'ল, আৰু সমুদ্ৰত থকা সকলো জীৱিত প্ৰাণীৰ 1/3 মৃত্যু হ'ল সঁচাসঁচিকৈ। এই কথাটো অতি পৰিষ্কাৰ ভাষাত লিখা আছে আৰু আমাৰ বুজি পোৱাত নিশ্চয় একো অসুবিধা নহয়। আমি ইয়াৰ পৰা কিবা বেলেগ অৰ্থ উলিয়াবলৈ গ'লেহে বিপদ। আৰু লগতে পৃথিৱীৰ দেশসমূহৰ জাহাজসমূহৰ 1/3 ধ্বংস হ'ব বুলি কোৱা হৈছে। মুঠতে ইয়াত জোহনে যি কৈছে আমি আক্ষৰিক অৰ্থতেই সেই কথা ধৰি ল'ব লাগে। আমি এই কথাখিনি প্ৰতীকধৰ্মী বুলি আৰু ইয়াৰ কিবা বেলেগ অৰ্থই আছে বুলি মূৰৰ চুলি ছিঙি থকাৰ প্ৰয়োজন নাই, কাৰণ আমাক জোহনে অতি পৰিষ্কাৰভাৱে জনাই দিছে যে সেই প্ৰচণ্ড ধ্বংস কাৰ্যত সমুদ্ৰৰ 1/3 তেজ হৈ যাব, সমুদ্ৰত থকা জীৱ জন্তু আদিৰ 1/3 মৰি যাব, ইত্যাদি ইত্যাদি। এই ঘটনাবোৰ যেতিয়া ঘটিব তেতিয়া আমি এই জগতত নাথাকিম, কাৰণ এইবোৰ ঘটাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব। সেই সময়ত নিশ্চয় পৃথিৱীত টেলিভিছন, বাতৰি কাকত আদিত এই ঘটনাবোৰৰ বিষয়ে ডাঙৰ ডাঙৰ বাতৰি ঘোষিত হ'ব। সেই সময়ত পৃথিৱীত থকা মানুহবোৰৰ মাজত নিশ্চয় হাহাকাৰ লাগিব। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই ভয়াৱহ দুৰ্যোগবোৰৰ কথা শুনি নিশ্চয় ভয় নাখাওঁ, কিন্তু খ্ৰীষ্টক পৰিত্যাগ কৰা, ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰা জগতখনৰ বাবে এইদৰে ভয়ানক দুখ ক্লেশ আহিব। এই কথাটো জনাৰ পাছত আমাৰ অন্তৰত নিশ্চয় দুখ লাগিব, কাৰণ মানুহৰ বিলাই বিপত্তি হ'ব বুলি শুনিলে আমাৰ মনত নিশ্চয় বেজাৰ লাগে। কিন্তু কেৱল বেজাৰ লাগিলেই নহ'ব, আমি এইবোৰ কথা জনাৰ পাছত আৰু অধিক কষ্ট কৰি, আৰু অধিক যত্ন কৰি ঈশ্বৰৰ বাক্য বিলাই দিয়া কামতহে ব্ৰতী হ'ব লাগিব। এই আহিবলগীয়া ভয়ংকৰ দুৰ্যোগৰ বিষয়ে জগতখনক সুকীয়াই দিয়া, সাৱধান কৰি দিয়া প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ এই দায়িত্ব আৰু কৰ্তব্য। এইবোৰ কথা শুনি বহুতো লোকে আমাক ঠাট্টা বিদ্ৰুপ কৰি কথাবোৰ হাঁহি উৰুৱাই দিব পাৰে, কিন্তু সেইবুলি আমি নিমাতে থাকিলে বা হাত সাৱটি বহি থাকিলে নহ'ব। পৃথিৱীলৈ ঈশ্বৰৰ যি অভিশাপ আহিব, সেই অভিশাপ আমি নোহোৱা কৰিব নোৱাৰোঁ, কিন্তু সেই দুৰ্যোগ আৰু অভিশাপৰ সময়ত পৃথিৱীত থাকি যোৱা মানুহৰ সংখ্যা কম কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ ঈশ্বৰৰ বাক্য বিলাই দিয়াৰ দ্বাৰা। এতিয়া আমি পাওঁ তৃতীয়টো তুৰিধ্বনিৰ কথা, 10 আৰু 11 নম্বৰ পদ দুটা পঢ়ি দিছো। পাছে তৃতীয় দূতে বজালত আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি নদীৰ তিনিভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল। সেই তৰাৰ নাম নাগদানা। তাতে জলৰ তিনিভাগৰ এভাগ নাগদানা হ'ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল। আজি আমাৰ পৃথিৱীত এটা প্ৰচণ্ড সমস্যা হৈছে প্ৰদূষণ। এই প্ৰদূষণৰ বিষয়ে খুব আলোচনা বিলোচনা চলি থকা আমি আজিকালি দেখা পাওঁ, শুনিবলৈ পাওঁ। মানুহে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ যোগেদি পৃথিৱীৰ পানীবোৰ, মাটিবোৰ, বতাহবোৰ প্ৰদূষিত কৰিয়েই আছে। গতিকে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিষয় লৈ মানুহৰ মাজত যথেষ্ট সজাগতাও আহি আছে। এই পৃথিৱীত যদি মানুহ বাচি থাকিব লাগে তেন্তে প্ৰদূষণ ৰোধ কৰিবই লাগিব। সেই কথা সচেতন মানুহে অনুভৱ কৰিছে। কিন্তু সেই মহাক্লেশৰ সময়ত পৰিষ্কাৰ পানী প্ৰদূষিত হ'ব। মানুহৰ বাবে খোৱা পানীৰ উৎস যিমানবোৰ আছে তাৰে তিনিভাগৰ এভাগ প্ৰদূষিত হ'ব। কিছুমান ঠাইৰ লোকে খোৱা পানীৰ অভাৱ অনুভৱ কৰিব লগা নহয়, কিন্তু পৃথিৱীৰ বহুতো ঠাইত এতিয়াই খোৱা পানীৰ আকাল। আনকি ঘৰৰ বাকী কাম কাজৰ কাৰণেও ব্যৱহাৰ কৰিবলৈ পানী পোৱা নাযায়। বহুতো ঠাইত নিয়মিতভাৱে পানী যোগান ধৰিবলৈ লাখ লাখ টকা খৰচ কৰিব লগা হয়, কিয়নো পৰিষ্কাৰ পানী মানুহ আৰু জীৱ জন্তু সকলোৰে বাবেই অপৰিহাৰ্য। বহুতো ঠাইত মানুহে অকণমান খোৱা পানী আনিবলৈ কেইবা মাইলো বাট কৰি বাই যাব লাগে। এইবোৰ ঠাইৰ মানুহে জানে পৰিষ্কাৰ পানীৰ মূল্য কিমান। ইছৰাইলৰ লোকবিলাকে লোহিত সাগৰ পাৰ হৈ অহাৰ পাছত মাৰা বুলি এখন ঠাই পাইছিল আৰু সেই ঠাইৰ পানী আছিল তিতা, আৰু সেইকাৰণে সেই ঠাইৰ নাম আছিল মাৰা। মুছিক নিৰ্দেশ দিয়া হ'ল এডাল গছ পানীত পেলাই দিবলৈ আৰু তাৰ ফলত সেই তিতা পানী মিঠা হৈছিল। কিন্তু সেই মহাক্লেশৰ সময়ত আকাশৰ পৰা এই জ্বলন্ত অগ্নিপিণ্ড পৰি পৃথিৱীৰ ভাল পানীবোৰো বেয়া হৈ যাব তিনিভাগৰ এভাগ। মুছিয়ে সেই তিতা পানী মিঠা কৰিবলৈ গছডাল যে পেলাই দিছিল, সেই গছডালে আচলতে বুজায় প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচক। এতিয়া আমি পাঠ কৰিম 12 নম্বৰ পদটো। পাছে চতুৰ্থ দূতে বজালত সূৰ্যৰ তিনিভাগৰ এভাগ, চন্দ্ৰৰ তিনিভাগৰ এভাগ আৰু তৰাবোৰৰো তিনিভাগৰ এভাগ যেন আন্ধাৰ হয় আৰু দিনৰ তিনিভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই নিমিত্তে সেইবোৰৰ প্ৰত্যেকৰ তিনিভাগৰ এভাগ আঘাতপ্ৰাপ্ত হ'ল। সূৰ্য হৈছে ঈশ্বৰৰ আন এটা গুৰুত্বপূৰ্ণ সৃষ্টি যাৰ ওপৰত এই পৃথিৱীৰ মানুহ পোহৰ আৰু জীৱনৰ কাৰণে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। আৰু অলপ কম পৰিমাণে মানুহ চন্দ্ৰ আৰু গ্ৰহতৰাৰ ওপৰতো নিৰ্ভৰশীল। এই বিশেষ বস্তুবোৰ আগতে সৃষ্টি কৰা হৈছিল যদিও পৃথিৱীত ঈশ্বৰে সৃষ্টি আৰম্ভ কৰাৰ চতুৰ্থ দিনা এইবোৰ দেখা দিছিল। দিনৰ ওপৰত আধিপত্য চলাবলৈ সূৰ্য আৰু ৰাতিৰ ওপৰত আধিপত্য চলাবলৈ চন্দ্ৰ। এইবোৰেই দিন, বাৰ, ঋতু আদিৰো চিন হ'বৰ কাৰণে নিৰ্মিত হৈছিল। প্ৰভু যীশুৱে এইবুলি কৈ গৈছিল যে পৃথিৱীত যেতিয়া মহাক্লেশ চলিব তেতিয়া আকাশত অদ্ভুত অদ্ভুত চিন ওলাব। সেই বিশেষ উত্থান পতনৰ ফলত প্ৰকৃতিৰ নিয়মবোৰ বিশেষভাৱে সলনি হ'ব। অৱশ্যে সকলোবিলাক ঘটিব নিৰ্দিষ্ট সীমাৰ ভিতৰত। মাত্ৰ তিনিভাগৰ এভাগহে প্ৰভাৱিত হ'ব বুলি আমাক ইয়াত জনাই দিয়া হৈছে। অৰ্থাৎ দিন আৰু ৰাতিৰো তিনিভাগৰ এভাগ প্ৰভাৱিত হ'ব। অৰ্থাৎ আমি অনুমান কৰিব পাৰোঁ যে সূৰ্যৰ পোহৰ, তাপ আদিৰ প্ৰাবল্য তিনিভাগৰ এভাগ কমি যাব। আমি শক্তিৰ নাটনিৰ কথা আজিকালি প্ৰায়েই শুনি থাকোঁ। কিন্তু সেই সময়ত শক্তিৰ প্ৰবল নাটনি হ'ব। ঈশ্বৰে যেন এদিন এই পৃথিৱীৰ লাইট হেনুমুৱাই দিব, যেন নামি আহিব ঘোৰ অন্ধকাৰ, ঘোৰ নিশা। এতিয়া 13 নম্বৰ পদটো পাঠ কৰি দিম। পাছে মই চাওঁতে চাওঁতে এটা কুৰৰ পক্ষীয়ে আকাশৰ মাজত উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, যি তিনি দুটে তুৰি বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰিধ্বনিত পৃথিৱী নিবাসীবিলাকৰ সন্তাপ 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 হ'ব। চতুৰ্থ তুৰিধ্বনিটো বজোৱা হলত এনেদৰে ঘোষণা কৰি দিয়া হ'ল যে পৃথিৱীলৈ প্ৰচণ্ড দুখ ক্লেশ তাৰণা আহি আছে, আৰু এই ক্লেশ হ'ব অতি অভূতপূৰ্ব, বিশেষ ধৰণৰ ক্লেশ। আৰু এই ক্লেশ ইমান তীব্ৰ হ'ব যে তেনেকুৱা ক্লেশ আগতে কেতিয়াও পৃথিৱীত নঘটিব। 7টা তুৰিৰ প্ৰথম 4টা তুৰিৰ পৰা 5ৰ 3টা তুৰি বেলেগে দেখুওৱা হৈছে, কাৰণ 5ৰ 3টা তুৰি হৈছে বিশেষ ক্লেশ, বিশেষ যাতনাৰ তুৰি। এতিয়া কোনোবাই ক'ব পাৰে, কুৰৰ পক্ষীয়েনো কথা ক'ব পাৰেনে বা ঘোষণা কৰিব পাৰেনে? ঈশ্বৰে যদি ভাটৌ চৰাই এটাৰ যোগেদি কথা কোৱাব পাৰে, ভাটৌ চৰাইটোৱে যদি মানুহৰ দৰে মাত মাতিব পাৰে, যিকোনো চৰাইৰ যোগেদিয়েই ঈশ্বৰে কথা ক'ব পাৰে যদিহে প্ৰয়োজন হয়, নহয় জানো? প্ৰভু যীশুৱে তেওঁৰ দ্বিতীয় আগমনৰ কথা কওঁতে শিষ্যসকলৰ আগত এনেদৰে চৰাইৰ কথাই বুজাইছিল। আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ মুঠিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদত এনেদৰে লিখা আছে, য'তে মৰাশ থাকে ত'তেহে শগুণ গোট খোৱা হ'ব। সেয়া হ'ব আৰ্মাগেডনৰ যুদ্ধৰ পাছত। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিব খুজিছোঁ। আজি আমি প্ৰকাশিত বাক্য পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ অধ্যয়ন শেষ কৰিলোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আছে যদি কথাবোৰ তুমি এই বলিদানৰ কাহিনী তুমি নুবুজিলে কথা গ্ৰহণ কৰা তুমি হসা মানুহ তুমি গ্ৰহণ কৰি আনন্দৰে শান্তি পাবা তোমাৰ পাপৰ হকে নিজৰ জীৱন দি।